Good evening, itu Akashvani Kohima. Sam laga nagamis khobor lagi naishe, akumdong. Pula headlines. Prime Minister Narendra Modi aji rati shuru kuriya 17th BRICS summit e bhag lobole ase. Union Health Minister Jagat Prakash Nadda para kuise ki India laga health policy to curative treatment para preventive treatment e aji ahikina ase. Union Minister Piyush Goyal para bachanaishe ki India laga free trade agreements kan kitiabi national interest laga kimatte nahibo. Aro Union Minister Amit Shah para kuise ki cooperative societies kan desh laga economic unnati te ekta dorkari hissa ase. Itia pura khobor. Prime Minister Narendra Modi Rio de Janeiro te aji rati shuru koriya BRICS summit te bhag lobole ase juntu para member countries laga cooperation borabo. BRICS summit laga itu 17th edition para global governance reforms, climate change diktari, artificial intelligence logot dusra mamla khan uthabole ase. Tai para health laga area te cooperation borabo karne ekta framework banabole, global problem khan artificial intelligence laga ethical use para thik kuribole, climate change laga diktari khan opor financial needs to punchabo karne multilateral banks reform kuribole aro ekta balanced aro inclusive global sarkar banabole mon thaki ase. Union Health Minister Jagat Prakash Nadda para Chief Delhi Chief Minister Rekha Gupta logot miligina National Capital te aji 1200 nursing officers khan ke appointment letters bhag kurise. Event te kota kura somoy Sri Nadda para kuise ki India laga health policy to aji curative treatment para preventive treatment te ahi jaise. Tai para janaise ki desh laga health setup to aji treatment ekla nohoi kina rehabilitation te bhi dhyan dikina inclusive hoi jaise. Sri Nadda para janaise ki PM Ayushman Bharat Health Infrastructure Mission under te joa 4 saal age te 1750 crore rupees allot kurikina bhi purana Delhi sarkar para ektaka bhi thik chalabole parya nai.
मंत्री आयुष्मान भारत हेल्थ इंफ्रास्ट्रक्चर मिशन जो 2020-21 से प्रारंभ हुआ उसमें हमने 1700 करोड़ रुपए दिए हुए 21 से लेकर के 20th फरवरी 2025 तक एक पैसा नहीं खर्च हुआ और अब ये रेखा जी के कंधों पर जिम्मेवारी आई है कि उनको अब 8 महीने के अंदर ये 1700 करोड़ रुपए खर्च करके दिल्ली की जनता के लिए लगाए और दिल्ली में अब रहने वाले 70 साल उम्र के जो भी व्यक्ति होगा तो जिंदगी उसको प्रधानमंत्री जी का 5 लाख रुपए हर साल मिलता रहेगा इलाज के लिए
ओकेशन समय श्री नाडा और चीफ मिनिस्टर रेखा गुप्ता पर आयुष्मान भारत रजिस्ट्रेशन वैन्स खान फ्लैग ऑफ करिशे इधर वैन खान पर नेशनल कैपिटल ते गौर लगा डोर स्टेप ते आयुष्मान भारत कारने रजिस्ट्रेशन अनि दिबो यूनियन मिनिस्टर फॉर कॉमर्स एंड इंडस्ट्री पीयूष गोयल पर कुशी की इंडिया लगा फ्री ट्रेड एग्रीमेंट्स तो नेशनल इंटरेस्ट लगा कीमत कितिया भी नहीं बो শ্রীনগরতে FTII ট্রেডার্স কনক্লেভ তে বাট করি কিনা শ্রী গোয়াল পারা কুইছে কি সরকার পারা সব ট্রেড ডিলস খান বরাবর হবলে আর ইন্ডিয়ান ট্রেডার্স আর ম্যানুফ্যাকচারার্স খান লাগা ইন্টারেস্ট তো বাজাই কিনা রাখি বলে ধ্যান দি আছে রিজেন্টে ট্রেডার্স খান কে একটা সাফ খবর জানাই কিনা মিনিষ্টার পারা জানাইছি কি ফরেন পার্টনার্স খান লগত মার্কেট অ্যাক্সেস বাদ করিয়া সময় সেন্সিটিভ সেক্টরস খান নহলে রিজনাল মামলা খান ওপর সেন্টার পারা কম্প্রোমাইজ নকরিব শ্রী গোয়াল লাগা কথা তো ইন্ডিয়া US বাতচিত করিয়া লাগা ব্যাকড্রপ খিলাফতে আছে যুন্দু হইলে ইন্ডিয়ান এক্সপোর্টস ওপর US তারিফতে 26% বড়াই দিয়া তো না হব কারণে জুলাই 9 ডেডলাইন লাগা আগেতে একটা বাইলেটারাল ফ্রি ট্রেড এগ্রিমেন্ট পুরা করিবলে লাগা মাকসাদতে আছে একটা ট্রেড এগ্রিমেন্ট পারা ইন্ডিয়ান এক্সপোর্টস খানকে তারিফ হাইক পারা এক্সেম করে দিব ইউনিয়ন মিনিষ্টার ফর কোঅপারেশন অমিত শাহ পারা কুইছে কি কোঅপারেটিভ সোসাইটিস খান পারা দেশ লাগা ইকোনমিক উন্নতিতে একটা দরকারি হিসা লয় শ্রী শাহ পারা মিনিষ্ট্রি অফ কোঅপারেশন 4 সাল পুরা হওয়া লাগা অকেশন সময় আনন্দ গুজরাটে আমূল আর NDDB লাগা কিছুমান উন্নতি কাম ইনগ্রেট করার সময় কৈছে তাই আর কৈছে কি ইটু 2 লাখ নতুন PSCs সাকারিতা ইউনিভার্সিটি প্রডাকশন আর সেল লগত জড়ি কিনা থাকিয়া 3টা কোঅপারেটিভ সোসাইটিস আর ডায়েরি লগত জড়ি কিনা থাকিয়া 3টা কোঅপারেটিভ সোসাইটিস খান মিলাই কিনা দেশ লাগা কোঅপারেটিভ মুভমেন্ট আর সকট করে দিব
इस परिसर में सभी सहकारी नेता आए हैं मेरा आप सबसे अनुरोध है कि हमने पारदर्शिता टेक्नोलॉजी का स्वीकार और केंद्र में हमारा सदस्य लाना ये तीनों चीजों को बहुत मजबूती के साथ इस सहकारिता वर्ष में जमीन पर उतारना जब तक पारदर्शिता नहीं होती सहकारिता लंबा नहीं चलती
ইটু আকাশবাণী কোহিমা পর আপনি কি খবর আনি আছে তাজা খবর কারণে আমি কান লাগা এক্স হ্যান্ডেলস AIR নিউজ এলার্ট আর AIR আন্ডারস্কোর কোহিমাতে ফলো করবি আপনি কান এই খবর তো নিউজ অন এয়ার এপ আর ইউটিউব চ্যানেল AIR নিউজ কোহিমাতে বি শুনিব পারিব ওয়েলকাম ব্যাক আপনি কান সাম লাগা খবর শুনি আছে ইউনিয়ন ফাইন্যান্স মিনিষ্টার নির্মলা সীতারামন পারা রিও ডে জেনেরিওতে যোৱাকালি ৰাতি ব্ৰিক্স কাউণ্টাৰপাৰ্টছ লগত মিটিং সময় ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আৰু চাকট কৰিবৰ কাৰণে কিছুমান ছেক্টৰছে মিলি কিনা কাম কৰিবলৈ লগতে বাইলেটেৰেল কোঅপাৰেচন লগা কিছুমান মামলাৰ ওপৰত বাতচিত কৰিছে। ব্ৰিক্ছ ফাইনেন্স মিনিষ্টাৰ্ছ আৰু চেণ্ট্ৰেল বেংক গভৰ্ণৰছ লগা মিটিং লগা চাইডলাইনছে ৰাছিয়ান ফাইনেন্স মিনিষ্টাৰ আণ্টন ছিউৰনভ লগত মিটিংতে তাই পাৰা বাইলেটেৰেল কোঅপাৰেচন বিচিত হ'লে ফাইনেন্স ছেক্টৰছে আৰু নতুন ডেভেলপমেণ্ট বেংক লগত জড়িত কিনা থাকিয়া মামলাখনৰ ওপৰত বাতচিত কৰিছে। শ্ৰীমতী সীতাৰমন পাৰা চাইনা লগা ফাইনেন্স মিনিষ্টাৰ লান ফোৱান লগত পি লগ কৰিছে আৰু বাত জনাইছে কি ইণ্ডিয়া আৰু চাইনাটো দুনিয়াতে দুটা সবচে ডাঙৰ আৰু জলদি বঢ়ি থাকিয়া ইকনমিক্স হৈ কিনা ইনক্লুচিভ গ্ল'বেল গ্ৰ'থ আৰু ইনোভেশ্যন আহিবলৈ কাৰণে আলাকে পজিশ্যন কৰি কিনা আছে। কোহিমা পুলিচ পাৰা কৈছে কি যোৱাকালি দিন চিডেমা ওচৰতে জিৰ' পইণ্টে জে ৰিভাৰ ডাউন ষ্ট্ৰীমতে এটা আনআইডেণ্টিফাইড মানুহ লগা স্কেলেটন পাইছে। এটা প্ৰেছ ৰিলিজতে ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ কোহিমা পাৰা খবৰ জনাইছে কি ৰিকভাৰী অপাৰেশ্যনটো ইষ্টাব্লিছড প্ৰচিডিউৰ্ছ খান লৈ কিনা কণ্ডাক্ট কৰিছে। পুৰা ইনকুৱেষ্ট আৰু পষ্ট মৰ্টম এক্সামিনেশ্যন পিছতে এইটো ৰিমেণ্ডছটো হ'লে 25-30 চাল নিচিনা লগা মাইকী একজন লগা আছে এনেকা জানি পাইছে। এইটো স্কেলেটেল ৰিমেণ্ডছটো হ'লে এতিয়া নৰ্থ পুলিচ ষ্টেচন কোহিমা পেণ্ডিং আইডেণ্টিফিকেশ্যন লগা মৰ্ক ফেচিলিটিতে ৰাখি আছে। কোহিমা পুলিচ পাৰা পাব্লিক খাংকে মদত কৰিবলৈ আৰু কোনোবা একজন নহ'লে খানদান বিচিত হ'লে চিডিমা এৰিয়া নহ'লে জে ৰিভাৰ লগা ওচৰতে থাকিয়া মানুহখন লগতে আহি কিনা মানুহ হাৰিয়া লগা ৰিপৰ্ট দি কিনা থাকিছে কৈলে আগে আহিবলৈ উন্নতি কৰিছে। কোনোবা মানুহ ইটো লগত জড়ি কিনা থাকিয়া খবৰ জানি থাকিলে নৰ্থ পুলিচ ষ্টেচন কোহিমাতে দি কিনা থাকিয়া ফোন নম্বৰ 7005986018 খবৰ দিবলৈ উন্নতি কৰিছে। ডিপুটি কমিশনাৰ কোহিমা বি হেনক পচেম তাই লগা টীম লগতে কোহিমাতে আজি বায়ুভু কলনীতে ডাইৰেক্টৰেট অফ স্কুল এডুকেশ্যন লগা নিচিনাতে লেণ্ডশ্লাইড লগা কাচৰা খান চাফা কৰিবলৈ ভাগ লৈছে। তাইৰ পৰা কোহিমা মিউনিচিপেল কাউন্সিল পৰা এটা জেচিপি আৰু এটা ডাম্পাৰ দিয়া ওপৰত খুচি পা জনাইছে। তাইৰ পৰা আৰু এডভাইজাৰ আৰু MLA ডাক্তৰ কেখ্ৰে লুলিয়া য়মে PWD মেকানিকেল পৰা ডাম্পাৰ লগা প্ৰভিশ্যন দিয়াৰ কাৰণে আৰু ৱাৰ্ড 2 কাউন্সিলৰ আভিলে ৰিঅ'কে ডাম্পাৰ আৰু ৱৰ্কিং লাঞ্চ তৈয়াৰী কৰি দিয়াৰ কাৰণে খুচি পা জনাইছে। ইটোৰ লগতে DC পাৰা কলনী প্ৰেচিডেণ্ট পাৰা লৈ কিনা বায়ুভু কলনী য়ুথ খান পাৰা মেন পাৱাৰ দিয়াৰ কাৰণে কোহিমা STRF পাৰা মেন পাৱাৰ মদত দিয়া পাৱাৰ ডিপাৰ্টমেণ্ট কোহিমা ডিভিজন পাৰা তাইখান লগা কোঅপাৰেচন দিয়া কোহিমা DDMA পাৰা লজিষ্টিক মদত দিয়া আৰু SDO চিভিল ছাদাৰ জেমছ ৰেনবি কিকন কে তাই লগা লিডাৰশ্বিপ আৰু কোঅৰ্ডিনেশ্যন কাৰণে খুচি পা জনাইছে। ডিপুটি কমিশনাৰ আৰু চেয়াৰমেন DDMA নিউলেণ্ড পাৰা লগাতাৰ বাৰিশ হোৱাৰ ওপৰত ফ্লেছ ফ্লাডছ হ'বলৈ লগা খাটাৰা ওপৰত নিউলেণ্ড লগা নদী আৰু ষ্ট্ৰীম খানতে চব এক্টিভিটিজ খান মানা কৰিছে। একটা এডভাইজৰিতে DC পাৰা নদী ওচৰ পানী জমা হৈ কিনা থাকিয়া ওচৰ আৰু মাটি নিচে থাকিয়া জাগা খানতে বহি থাকিয়া মানুহখানকে হুঁচিয়াৰ থাকিবলৈ আৰু পানী জমা হোৱা ভৰিয়া সময় উঁচাই নহ'লে সুৰক্ষা জাগাতে হাতী যাবলৈ খবৰদাৰ কৰিছে। DDMA পাৰা মানুহখানকে ৱাটাৰবৰ্ণ বেমাৰী খান হাতাবলৈ কাৰণে লাগিয়া কাটামখন উঠাবলৈ অনুৰোধ কৰিছে। কেলে কৈলে ফ্লাড পাৰা এফেক্ট হোৱা জাগা খানতে এনেকা বেমাৰী পেলাবলৈ লগা খাটাৰাটো বেছি হৈ যায় আৰু মানুহখানকে ছেফটি প্ৰিকশ্যনছ খান মানিবলৈ আৰু মানুহ যান যান নহ'লে চামান হাৰি যা লগা মামলা খান থাকিলে কনচাৰ্ণ ভিলেজ কাউন্সিল পৰা নিজৰ এৰিয়া এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ খানকে খবৰ দিবলৈ অনুৰোধ কৰিছে। এমাৰজেঞ্চি সময় মদত মাঙিবলৈ ষ্টেট এমাৰজেঞ্চি অপাৰেশ্যন চেণ্টাৰকে 1070 টল ফ্ৰী নম্বৰ 0370-22-911-20-22 ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফৰ্চকে 9366-819-486 নহ'লে 7005-806-182 আৰু DDMA নিউলেণ্ডকে 7005-047-510 ইটোখনতে কণ্টেক্ট কৰিবলৈ পাৰিব। খবৰ চেষ্টে আৰু অপৰা হেডলাইনছ জনাই আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আজি ৰাতি শুৰু কৰা ব্ৰিক্ছ 17th ব্ৰিক্ছ সামিটে ভাগ ল'বলৈ আছে। ইউনিয়ন হেল্থ মিনিষ্টাৰ জগত প্ৰকাশ নাডাপাৰা কৈছে কি ইণ্ডিয়া লগা হেল্থ পলিচিটো কিউৰেটিভ ট্ৰিটমেণ্ট পাৰা প্ৰিভেণ্টিভ ট্ৰিটমেণ্টে আজি আহি কিনে আছে। ইউনিয়ন মিনিষ্টাৰ পীয়ুষ গোয়াল পাৰা পাত জনাইছে কি ইণ্ডিয়া লগা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টছ খান কেতিয়াবি নেশ্যনেল ইণ্টাৰেষ্ট লগা কিমানতে নাহিব আৰু ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহ পাৰা কৈছে কি কোঅপাৰেটিভ ছচাইটিজ খান দেশ লগা ইকনমিক উন্নতিতে একটা দৰকাৰী হিচা আছে। আজি লগা নাগামিজ খবৰ ইয়াতে শেষ কৰি আছে। শুনি থাকিবি কালি পূজাৰ 10:25 নাগামিজ খবৰ আনি দিব।